চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আনন্দ নাই যেন বিপদাগর আছে, অন্তর ভাবি নিসুয়া তোমার ঈশ্বরে কিমান মরম করে, কিমান মরম করে। আনন্দ নাই যেন বিপদাগর আছে, অন্তর ভাবি নিসুয়া তোমার ঈশ্বরে কিমান মরম করে, কিমান মরম করে।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এয়া আকৌ আপোনালোকৰ ওচৰলৈ আহিলো বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচনৰ যোগেদি। এই ভক্তিবচন অনুষ্ঠান আপোনালোকৰ বাবে আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ। এই অনুষ্ঠান শুনি আপোনালোকে ভাল পোৱা বুলি শুনিলে আমাৰ যথেষ্ট আনন্দ লাগে, কাম কৰি যাবলৈ যথেষ্ট উৎসাহ পাওঁ। আৰু এই কথাকেই আমি সদায় আপোনালোকক সোঁৱৰাই আছো যে আপোনালোকৰ মতামত আদি জনাই আমালৈ যেন চিঠি পত্ৰ লিখি থাকে। আপুনি বাৰু আমালৈ কেতিয়াবা চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। কিবা সুধিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন, সদায় কৰি অহাৰ নিচিনাকৈ আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতেই হওক। তুমি কৰুণাময় অনুগ্ৰহশীল ঈশ্বৰ, তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তোমাৰ প্ৰেমৰ কথা আমি ভাষাৰে বৰ্ণাই শেষ কৰিব নোৱাৰোঁ। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ নিগৃঢ় তত্ত্ব অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। তুমি বুজাই দিয়া যাতে আমি বুজি পাব পাৰোঁ। আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকৰ জীৱনত তোমাৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় শ্ৰোতা, আমাৰ আগৰ অনুষ্ঠানত আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় ৰাজাৱলী নামৰ পুস্তকখনৰ 22 নম্বৰ অধ্যায়টো অধ্যয়ন কৰিছিলো, নহয় জানো? সেই কথা আপোনাৰ নিশ্চয় মনত আছে। আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় ৰাজাৱলী পুস্তকৰ 23 নম্বৰ অধ্যায়টো অধ্যয়ন কৰিবলৈ ওলাইছো। কিন্তু 22 নম্বৰ অধ্যায়ৰ ঘটনাখিনি আচলতে 22 নম্বৰ অধ্যায়তে শেষ হোৱা নাই। 23 নম্বৰ অধ্যায়তো একে কথাই চলি থকা আমি দেখা পাওঁ। সেইকাৰণে আচলতে 22 নম্বৰ আৰু 23 নম্বৰ অধ্যায় দুটা একেলগে পঢ়িব পৰা হলে বেছি ভাল আছিল, কিন্তু সময়ৰ অভাৱত আমি সেইটো কৰিব নোৱাৰিলো। গতিকে আজি আমি 23 নম্বৰ অধ্যায়টো পঢ়িবলৈ ধৰাৰ আগতে 22 নম্বৰ অধ্যায়ৰ কথাখিনি চমুকৈ আকৌ উল্লেখ কৰি ল'ব খুজিছো। আমি 22 নম্বৰ অধ্যায়ত পাইছিলো যে আমোনৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক যোছিয়াই 8 বছৰ বয়সতে যিহুদা দেশৰ ৰজা হয়। যোছিয়াই ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকেই কৰিছিল। তেওঁ ইমান দিনে অৱহেলিত হৈ থকা জিৰচালেমৰ মন্দিৰটো পুনৰ মেৰামতি কৰি সজাই পৰাই তুলিবলৈ আদেশ দিছিল আৰু মানুহবোৰক ভাগে ভাগে কামত লগাই দিয়া হৈছিল। মন্দিৰ মেৰামতি কৰি থকা সময়তে ঈশ্বৰৰ ব্যৱস্থা বুলি লিখা পুস্তকখন বিচাৰি পোৱা হল আৰু সেইখন যোছিয়াৰ ওচৰলৈ আনি যোছিয়াক পাঠ কৰি শুনোৱা হল। লগে লগে যোছিয়াই বুজি পালে যে ইমান দিনে ঈশ্বৰৰ আজ্ঞা লংঘন কৰি অহা হৈছে, গতিকে যিহুদা দেশৰ ওপৰলৈ ঈশ্বৰৰ দণ্ড নামি অহাটো খাটাং। যোছিয়াই লগে লগে নিজৰ কাপোৰ ফালি শোক প্ৰকাশ কৰিলে আৰু হুলদা নামৰ ভাৱবাদীৰ ওচৰলৈ মানুহ পঠিয়াই ঈশ্বৰৰ ইচ্ছা জানিব বিচাৰিলে। সেই ভাৱবাদিনীৰ যোগেদি ঈশ্বৰে জনাই দিলে যে ঈশ্বৰৰ আজ্ঞা লংঘন কৰাৰ বাবে জিৰচালেমলৈ অমংগল নিশ্চয় আহিব। কিন্তু যোছিয়াই যিহেতু গোটেই দেশখনৰ লোকবিলাকৰ হৈ অনুতাপ কৰি ঈশ্বৰ যি হোৱাৰ আগত নিজকে নম্ৰ কৰিলে, গতিকে যোছিয়াৰ ৰাজত্বকালত সেই অমংগল নঘটে। যোছিয়াই শান্তিৰে মৃত্যুবৰণ কৰিব পাৰিব। ভাৱবাণীৰ যোগেদি ঈশ্বৰে জনোৱা সেই সকলো কথা যোছিয়াক জনোৱা হল। তাৰ পাছত কি ঘটিল সেই কথা আমি আজি 23 নম্বৰ অধ্যায়টো পঢ়োতে দেখিবলৈ পাম। আহক এতিয়া আমি 23 নম্বৰ অধ্যায়ৰ পৰা চাই যাওঁ। আপুনি আপোনাৰ বাইবেলখন নিশ্চয় উলিয়াই লৈছে। আমি বাইবেলৰ পৰা পাঠ কৰিম দ্বিতীয় ৰাজাৱলী 23 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে ৰজাই মানুহ পঠালত তেওঁলোকে যিহুদাৰ আৰু জিৰচালেমৰ সকলো বৃদ্ধ লোকক তেওঁৰ ওচৰত গোট খুৱালে। ভাৱবাদিনীৰ যোগেদি ঈশ্বৰে জনাই দিয়া কথা শুনাৰ লগে লগে যোছিয়াই কামত মন দিলে। তেওঁ যিহুদা দেশৰ আৰু ৰাজধানী জিৰচালেমৰ মূল মানুহবোৰক গোট খুৱালে। এইখিনিতে এটা কথা আমি মন কৰা উচিত। ঈশ্বৰে জনাই দিছিল যে যদিও জিৰচালেমলৈ তেওঁ দণ্ড নমাই আনিব, কিন্তু যোছিয়াৰ দিনত একো অমংগল নহব। গতিকে যোছিয়াই আচলতে সন্তুষ্ট মনে থাকিব পাৰিলেহেঁতেন, কাৰণ তেওঁৰ মৃত্যুৰ পাছত কি ঘটে সেই কথালৈ তেওঁ মূৰ নগমাবও পাৰিলেহেঁতেন। কিন্তু যোচিয়া যে গোটেই জাতিটোৰ কাৰণেই বিশেষ চিন্তা থকা ৰজা আছিল তাৰ প্ৰমাণ আমি ইয়াতে পাওঁ। তেওঁ কেৱল নিজৰ কথা ভবা নাই, কিন্তু গোটেই জাতিটোৰ প্ৰকৃত নেতা হিচাপে গোটেই জাতিটোৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিছে। তদুপৰি দেশৰ ৰজা হিচাপে গোটেই দেশখনক সৎপথলৈ ঘূৰাই অনাটো যে তেওঁৰ নৈতিক দায়িত্ব, সেই কথাও যোচিয়াই বুজি পাইছিল বুলি আমি অনুমান কৰিব পাৰোঁ। গতিকে দেশৰ মূল মানুহবোৰ গোটাই অনা হ'ল। এতিয়া দুই আৰু তিনি নম্বৰ পদ দুটা পাঠ কৰি দিম। তাতে ৰজাই যিহুদাৰ আটাই লোকক আৰু জিৰচালেম নিবাসীবিলাক, পুৰোহিতবিলাক, ভাৱবাদীবিলাক আৰু সৰু বৰ সমুদায় প্ৰজাক লগত লৈ যিহুৱাৰ গৃহলৈ উঠি গ'ল আৰু যিহুৱাৰ গৃহত পোৱা নিয়ম পুস্তকখনৰ সকলো বাক্য ৰজাই লোকবিলাকক পঢ়াই শুনালে। পাছে ৰজাই স্তম্ভটোৰ ওচৰত থিয় হৈ যিহুৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে ও সকলো প্ৰাণেৰে তেওঁৰ আজ্ঞা, সাক্ষ্যবাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য স্থিৰ কৰিবলৈ যিহুৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে আৰু সকলো লোকে নিজক সেই নিয়মেৰে বান্ধিলে। মানুহবোৰে কেৱল ঈশ্বৰৰ বাক্য পঢ়াতেই ক্ষান্ত নাথাকি সেই বাক্য পালন কৰিবলৈ সিদ্ধান্ত ললে। ঈশ্বৰৰ সেই ব্যৱস্থা পুস্তকখনত যিদৰে লিখা আছে সেইদৰে জীৱন যাপন কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ললে। এই কথা আমি মনত ৰখা উচিত যে আমি বাক্য শুনোতা মাথোন নহৈ পালন কৰোতাও হবলৈ শিকিব লাগে। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আমি কৈ ল'ব খুজিছো। বহুতো লোকে বাইবেল অধ্যয়ন কৰে, প্ৰভু যীশুৰ বিষয়ে অনেক কথা জানে, প্ৰভু যীশুক গ্ৰহণ কৰিলে পৰিত্ৰাণ লাভ কৰা যায় বুলিও জানে, প্ৰভু যীশু সম্বন্ধে দীঘল দীঘল বক্তৃতাও হয়তো দিব পাৰে। কিন্তু যেতিয়ালৈকে তেনে ব্যক্তিজনে প্ৰভু যীশুৰ বাক্য পালন কৰি প্ৰভু যীশুক নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে তেতিয়ালৈকে সেই ব্যক্তিজনে পৰিত্ৰাণ পাব নোৱাৰে। প্ৰভু যীশু সম্বন্ধে থকা জ্ঞানে আমাক উদ্ধাৰ নকৰে, প্ৰভু যীশুৱেহে আমাক উদ্ধাৰ কৰে। প্ৰিয় শ্ৰোতা, আপুনি হয়তো বাইবেলৰ বহু কথাই জানে, প্ৰভু যীশুৰ বিষয়ে বহু কথা জানে, কিন্তু প্ৰভু যীশুক আপুনি আপোনাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আপোনাৰ হৃদয়লৈ আহ্বান কৰিছেনে? চিন্তা কৰি চাওকচোন। আমি যেতিয়া ঈশ্বৰৰ বাক্য, বাইবেল শাস্ত্ৰ অধ্যয়ন কৰোঁ আৰু যেতিয়া সেই বাক্যই আমাৰ জীৱনত থকা বিভিন্ন দুখ, দুৰ্বলতা তথা অবাধ্যতাৰ কথা আঙুলিয়াই দিয়ে, তেতিয়া আমি অনুতাপ কৰি মন পালটন কৰিবই লাগিব। আৰু এই কাম কেৱল ঈশ্বৰৰ বাক্যইহে কৰিব পাৰে। মন পালটনৰ অৰ্থ হৈছে ভুল পথ এৰি শুদ্ধ পথ লোৱা। যদিহে আমি বেয়া পথে গৈ আছো, তেনেহলে মুখ ঘূৰাই উভতি আহি শুদ্ধ পথ লোৱাই হৈছে মন পালটন। এবাৰ এজন প্ৰচাৰকে এখন মণ্ডলীত প্ৰায় এসপ্তাহ ধৰি ঈশ্বৰৰ বাক্য ঘোষণা কৰি আছিল, কিন্তু এজনো মানুহ ঈশ্বৰৰ কাষ চপা নাছিল। কিন্তু এদিন নিশাৰ উপাসনাৰ সময়ত সেই মণ্ডলীৰ মুখিয়াল ডিকন এজনে চকু পানী টুকি মন পালতাই আগবাঢ়ি আহি নিজকে ঈশ্বৰৰ হাতত পুনৰ শুধাই দিলে। লগে লগে যেন হিলদল ভাঙি বানপানীহে আহিল। সেই ডিকনজনৰ পাছত দলে দলে লোকবিলাকে মন পালটন কৰিবলৈ ধৰিলে, কাৰণ সেই ডিকনজনে সেই ৰাতিয়েই বিভিন্ন ঘৰলৈ গৈ ইমান দিনে কৰি অহা বিভিন্ন ভুলৰ বাবে ক্ষমা বিচাৰিলে আৰু পিছদিনা ৰাতিপুৱা গোটেই মণ্ডলীত এক অভূতপূৰ্ব আত্মিক পুনৰ জাগৰণ ঘটিল। মাত্ৰ এজন আগশাৰীৰ প্ৰভাৱশালী মানুহে মন পালটন কৰা বাবেই গোটেই মণ্ডলীটোৰ পৰিৱৰ্তন ঘটিল। যোচিয়া আছিল যিহুদা দেশৰ ৰজা, গতিকে সকলোতকৈ প্ৰভাৱশালী ব্যক্তি। প্ৰথমতে যোচিয়াই মন পালটন কৰি গোটেই দেশৰ বাবেই পুনৰ জাগৰণৰ আৰম্ভণি ঘটাইছিল। প্ৰথমতে যোচিয়াই ঈশ্বৰৰ মন্দিৰৰ পৰা নানাবিধ প্ৰতিমা পূজা আঁতৰ কৰিলে। এতিয়া আমি চাৰি নম্বৰ পদটো পাঠ কৰিম। আৰু ৰজাই যিহুৱাৰ মন্দিৰৰ পৰা বালৰ, আচেৰাৰ আৰু আকাশমণ্ডলৰ বাহিনীবিলাকৰ নিমিত্তে সজা সকলো পাত্ৰ বাহিৰ কৰিবলৈ হিলকিয়া প্ৰধান পুৰোহিতক, দ্বিতীয় শ্ৰেণীৰ পুৰোহিতবিলাকক আৰু দুৱৰীবিলাকক আজ্ঞা কৰিলে। পাছে তেওঁ জিৰচালেমৰ বাহিৰত কিদ্ৰোনৰ মুকলি ঠাইত সেইবোৰ পুৰি সেইবোৰৰ ভস্ম বৈত এললৈ লৈ গ'ল। এই সকলোবোৰ বস্তু নানাবিধ অপদেৱতাৰ সেৱা পূজা কৰা কামত ব্যৱহৃত হৈ আহিছিল। যোচিয়াই সেই সকলোবোৰ ঈশ্বৰৰ মন্দিৰৰ পৰা বাহিৰ কৰিলে আৰু জিৰচালেমৰ বাহিৰত কিদ্ৰোন উপত্যকাত পুৰিলে। সেই বস্তুবোৰৰ ভস্ম আনকি সেই ঠাইৰ পৰা আঁতৰ কৰি নিয়া হ'ল। 5 আৰু 6 নম্বৰ পদ। আৰু যিহুদাৰ নগৰবোৰৰ ওখ ঠাইবোৰত আৰু জিৰচালেমৰ চাৰিওফালৰ ঠাইবোৰত ধূপ জ্বলাবৰ নিমিত্তে যিহুদাৰ ৰজাবিলাকে নিযুক্ত কৰা মূৰ্তি পূজক পুৰোহিতবোৰক আৰু বালৰ উদ্দেশ্যে ও সূৰ্য চন্দ্ৰ গ্ৰহ আদি আকাশমণ্ডলৰ বাহিনীবিলাকৰ উদ্দেশ্যে ধূপ জ্বলোৱাবোৰক তেওঁ দূৰ কৰিলে আৰু তেওঁ যীশুৱাৰ গৃহৰ পৰা আছেৰা মূৰ্তিটো বাহিৰ কৰি জিৰচালেমৰ বাহিৰলৈ কিদ্ৰুন জুৰিলৈ নি কিদ্ৰুন জুৰিৰ কাষত পুৰি পেলালে আৰু তাক পিহি ধূলি যেন কৰি তাৰ গুৰি সামান্য লোকবিলাকৰ মৈদামৰ ওপৰত পেলাই দিলে। লগতে সেই অপদেৱতাৰ সেৱা পূজা কৰা লোকবিলাককো আঁতৰ কৰি পঠোৱা হল। দ্বিতীয়তে যোচিয়াই অনৈতিকতা দূৰ কৰিলে। সাত নম্বৰ পদ, আৰু যি ঠাইত তিৰোতাবিলাকে আছেৰাৰ নিমিত্তে আঁৰ কাপোৰ বৈছিল, জিহুৱাৰ গৃহৰ মাজত থকা সেই ঠাইৰ নট লোকবোৰৰ ঘৰবোৰ তেওঁ ভাঙি পেলালে। মানুহৰ মাজত বিভিন্ন ধৰণৰ যৌন বিষয়ক অনৈতিকতা চলি আছিল। সেই অনৈতিক কাৰ্যত ভাগ লোৱা নট লোকবিলাকৰ ঠাইবোৰ যোচিয়াই ভাঙি পেলালে। প্ৰিয় শ্ৰোতা, আজিও আমাৰ সমাজত আমাৰ মাজত চলি থকা বিভিন্ন ধৰণৰ যৌন বিষয়ক অনৈতিকতাৰ বিষয়ে কেতিয়াও উদাসীন হৈ থাকিব আমি নোৱাৰো। যিবোৰ কাম ঈশ্বৰে ঘিণ কৰে সেই সকলোবোৰ আমাৰ মাজৰ পৰা দূৰ কৰিবলৈ আমি বদ্ধপৰিকৰ হবই লাগিব। বহুতো লোকে ক'ব পাৰে আজিৰ এই আধুনিক যুগত আমাৰ নৈতিকতাবোধৰ সলনি হৈছে, আজি সমাজত চলি থকা কাৰ্যবোৰ বিশেষ একো ডাঙৰ অপৰাধ নহয়। কিন্তু আমি মনত ৰখা উচিত যে ঈশ্বৰ সলনি হোৱা নাই, ঈশ্বৰৰ ব্যৱস্থাৱলীৰো পৰিৱৰ্তন ঘটা নাই, পাপৰ সূত্ৰও সলনি হোৱা নাই। ঈশ্বৰৰ দৃষ্টিত যেতিয়া আমি বিচাৰি চাওঁ তেতিয়া সেই সময়ৰ যিটো পাপ সেইটো এতিয়াও পাপ। পাপক ঈশ্বৰে আগতে যেনেকৈ ঘিণ কৰিছিল এতিয়াও কৰে। আঠ আৰু ন নম্বৰ পদ, আৰু তেওঁ যিহুদাৰ সকলো নগৰৰ পৰা আটাই পুৰোহিতবিলাকক আনিলে আৰু গেবাৰ পৰা বেৰচাবালৈকে যি যি ঠাইত পুৰোহিতবিলাকে ধূপ জ্বলাইছিল সেই সকলো ওখ ঠাই অসুচি কৰিলে। আৰু তেওঁ নগৰৰ অধ্যক্ষ যিহুচুৱাৰ দুৱাৰৰ প্ৰৱেশস্থানৰ ওচৰৰ ওখ ঠাই আৰু নগৰৰ দুৱাৰৰ মাজেদি সোমোৱা লোকৰ বাওঁফালে থকা ওখ ঠাই, এই দুই ঠাই ভাঙি পেলালে। তথাপি ওখ ঠাইবোৰৰ পুৰোহিতবিলাকে জিৰচালেমত থকা যিহুৱাৰ যজ্ঞবেদীটোলৈ উঠি নগৈ কেৱল নিজ ভাইবিলাকৰ মাজত থাকি খমিৰ নিদিয়া পিঠা ভোজন কৰিলে। যোচিয়াই কেৱল জিৰচালেমৰ মন্দিৰ পৰিষ্কাৰ কৰাতে ক্ষান্ত নাথাকি গোটেই যিহুদা দেশৰ পৰাই অপদেৱতাৰ সেৱা পূজা নোহোৱা কৰিলে, অপদেৱতাৰ সেৱা পূজা কৰা ঠাইবোৰ অসুচি কৰি পেলালে। তেওঁ দেশত চলি থকা নৰবলি প্ৰথা অৰ্থাৎ মোলক দেৱতাৰ আগত অগ্নিৰ মাজেদি শিশু গমন কৰোৱা প্ৰথাটো বন্ধ কৰিলে। ষোল নম্বৰ পদটো পঢ়ি দিছো, সেই কালত যোচিয়াই মুখ ঘূৰাই পৰ্বতখনত থকা মৈদামবোৰ দেখা পালে আৰু তেওঁ মানুহ পঠাই সেই মৈদামবোৰৰ পৰা অস্থিবোৰ উলিয়াই অনালে। আৰু পূৰ্বে ঈশ্বৰৰ যি লোকে এইবোৰ ঘটনাৰ কথা প্ৰচাৰ কৰিছিল তেওঁ ঘোষণা কৰা যীহোৱাৰ বাক্যৰ দৰে সেই যজ্ঞবেদীৰ ওপৰত সেই অস্থিবোৰ পুৰি বেদী অসুচি কৰিলে। দেশখন পৰিষ্কাৰ কৰি কৰি যোচিয়া আনকি যিহুদা দেশৰ সীমা অতিক্ৰম কৰি উত্তৰে বৈতেল পালেগৈ। দ্বিতীয় বংশাৱলী 34 নম্বৰ অধ্যায়ৰ 33 পদত যোচিয়াই কৰা এই সংস্কাৰমূলক কামৰ বিষয়ে এনেদৰে লিখা আছে, যোচিয়াই ইছৰাইলৰ সন্তানবিলাকে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দূৰ কৰিলে আৰু ইছৰাইলৰ মাজত থকা সকলো বস্তুক তেওঁবিলাকৰ ঈশ্বৰ যীহোৱাৰ আৰাধনা কৰালে। তেওঁবিলাকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁৰ উপৰপিতৃবিলাকৰ ঈশ্বৰ যীহোৱাৰ পাছত চলিবলৈ নেৰিলে। এইখিনিতে আমি এটা বিশেষভাৱে মন কৰিবলগীয়া কথা পাওঁ। যোচিয়াই দেশখন এফালৰ পৰা পৰিষ্কাৰ কৰি গৈ গৈ বৈতেলত সেই ভাববাদীজনৰ মৈদাম পালেগৈ, যিজনে তেওঁ এইবোৰ কাম কৰিব বুলি ইতিপূৰ্বে ভাববাণী কৰি থৈছিল। এই কথা আমি পঢ়িবলৈ পাওঁ প্ৰথম ৰাজাৱলী 13 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদত। ঈশ্বৰে ভাববাদীৰ যোগেদি জনাই দিয়া কথা যে কেতিয়াও বিফলে নাযায় তাৰ প্ৰমাণ ইয়াতে আকৌ এবাৰ পাওঁ। 17 আৰু 18 নম্বৰ পদ, পাছে তেওঁ সুধিলে, মই সৌটো কি স্তম্ভ দেখিছো? তাতে নগৰৰ মানুহবিলাকে তেওঁক কলে, ঈশ্বৰৰ যি মানুহে যিহুদাৰ পৰা আহি বৈতেলত থকা যজ্ঞবেদীটোৰ বিৰুদ্ধে আপুনি কৰা এইবোৰ কৰ্মৰ কথা ঘোষণা কৰিছিল তেওঁৰে সেইটো মৈদাম। তাতে ৰজাই কলে, তেওঁক থাকিবলৈ দিয়া, কোনো মানুহে তেওঁৰ অস্থি নলৰাওক। এইকাৰণে লোকবিলাকে তেওঁৰ আৰু চমৰীয়াৰ পৰা অহা ভাৱবাদী এই দুয়োৰো অস্থি ৰাখিলে। যোচিয়াই সেই ভাৱবাদীৰ কথা জানিব পাৰি তেওঁলৈ দেখুৱাব লগা সন্মান দেখুৱালে। ঊনৈশ আৰু বিশ নম্বৰ পদ, আৰু ইছৰাইলৰ ৰজাবিলাকে যিহুৱাক বেজাৰ দিবৰ নিমিত্তে চমৰীয়াৰ নগৰবোৰৰ ওখ ঠাইবোৰত যিবোৰ ঘৰ নিৰ্মাণ কৰিছিল, যোচিয়াই সেই আটাইবোৰ দূৰ কৰিলে আৰু তেওঁ বৈতেলত কৰা সকলো কৰ্মৰ দৰেই সেইবোৰলৈকো কৰিলে। আৰু তেওঁ তাত থকা ঠাইবোৰৰ আটাই পুৰোহিতবিলাকক যজ্ঞবেদীবোৰৰ ওপৰত বধ কৰি সেইবোৰৰ ওপৰত মনুষ্যৰ অস্থি পুৰিলে। পাছে তেওঁ জিৰচালেমলৈ উভতি আহিল। যোচিয়াই যিহুদা দেশৰ সীমা পাৰ হৈ এতিয়া একেবাৰে চমৰীয়া পালেহি, আৰু সকলো অপদেৱতাৰ সেৱা পূজা কৰা ঠাইবোৰৰ ওপৰত তেওঁ পৰিষ্কাৰ কৰা কৰ্ম চলাই ৰাখিল। তাৰ পাছত যোচিয়াই আন এটা ভাল পদক্ষেপ ললে। তেওঁ নিষ্ঠাৰ পৰ্ব পালনৰ নিয়মটো আকৌ আৰম্ভ কৰিলে। 21-23 নম্বৰ পদত আমি এই কথা দেখিবলৈ পাওঁ। নিষ্ঠাৰ পৰ্ব পালন কৰিবলৈ লোৱাটো অতি সুন্দৰ পদক্ষেপ আছিল। ইয়াতে আমি এটা কথা অতি সহজে অনুমান কৰি ল'ব পাৰো যে বহুদিন ধৰি এই নিষ্ঠাৰ পৰ্ব যিহুদা দেশৰ লোকসকলে পালন কৰা নাছিল। এই পৰ্বৰ কথা তেওঁলোকে একেবাৰে পাহৰি গৈছিল। ইয়াৰ পৰা আমি কি বুজি পাওঁ? নিষ্ঠাৰ পৰ্বই প্ৰভু যীশুখ্ৰীষ্টৰ কথা বুজায়, কিন্তু মানুহবোৰে তেওঁক পাহৰি গৈছিল। বাইবেলত এনেদৰে লিখা আছে, আমাৰ নিষ্ঠাৰ পৰ্বৰ মেৰ পোৱালি যি খ্ৰীষ্ট, তেওঁক বলিদান কৰা হ'ল। 1 কৰিন্থিয়া 5:7। আজিকালিও আমি সেই নিষ্ঠাৰ পৰ্বৰ কথা অৰ্থাৎ যীশুখ্ৰীষ্টৰ কথা অৱহেলা কৰি কেৱল ধৰ্মীয় পৰম্পৰাৰ ওপৰত বেছি গুৰুত্ব দিয়া নাইনে? প্ৰভু যীশুৰ ক্ৰুচীয় মৃত্যুৰ কথা, তেওঁৰ সেই পবিত্ৰ তেজ, যি তেজে আমাৰ সকলো পাপ ধুই মচি নিকা কৰিব পাৰে, সেই তেজৰ কথা আমি বাৰু কিমান সঘনাই মনত পেলাওঁ? আমাৰ বেছিভাগ লোকেই ধৰ্মীয় ৰীতি নীতি পালন কৰাতেই মাত্ৰ সন্তুষ্ট হৈ থাকিব নিবিচাৰেনে? প্ৰিয় শ্ৰোতা, আমাৰ ব্যক্তিগত জীৱনত, পাৰিবাৰিক জীৱনত, মণ্ডলী তথা সামাজিক জীৱনত পুনৰ জাগৰণ আনি দিব পাৰে ঈশ্বৰৰ জীৱন্ত বাক্য, মানৱ জাতিৰ পৰিত্ৰাতা, নিষ্ঠাৰ পৰ্বৰ বলি আমাৰ প্ৰভু যীশুখ্ৰীষ্টহে। আপুনি বাৰু প্ৰভু যীশুৰ প্ৰতি কেনেকুৱা মনোভাৱ প্ৰকাশ কৰি আহিছে? তেওঁক যেনেকুৱা শ্ৰদ্ধা ভক্তি দেখুৱাব লাগে তেনেকুৱা শ্ৰদ্ধা ভক্তি দেখুৱাই আহিছেনে? তেওঁক যে আপুনি প্ৰেম কৰে সেই কথা বাৰু আজি তেওঁক জনাইছেনে? তেওঁক বাৰু আপুনি আপোনাৰ জীৱনত প্ৰভুৰ স্থান দিছেনে? যোচিয়া ৰজাৰ দিনত অন্ধকাৰ আৰু পাপত ডুব গৈ থকা যিহুদা দেশত পুনৰ জাগৰণ ঘটিছিল। আমি যদি আজি অতি দুখ লগা অৱস্থাত আছো, আমাৰ জীৱনতো এক পুনৰ জাগৰণ আহিব পাৰে, অহাটো সম্ভৱ, যদিহে আমি মন পালটন কৰি প্ৰভু যীশুক প্ৰভুৰ স্থান দিওঁ আৰু আমাৰ জীৱন তেওঁকেই নিয়ন্ত্ৰণ কৰিবলৈ এৰি দিওঁ। কিন্তু এতিয়া আমি দুখ লগা ঘটনা এটাৰ পাওঁ। যোচিয়াৰ মৃত্যু হ'ব আৰু যিহুদা দেশৰ অধঃপতন আহিব। ঈশ্বৰে আগতে কৈ থোৱাৰ নিচিনাকৈ যিহুদা দেশ শত্ৰুৱে দখল কৰিব। যিহুদা দেশৰ ওপৰলৈ ঈশ্বৰৰ দণ্ড আহিব, কিন্তু যোচিয়াৰ মৃত্যুৰ পাছত। আমি 29 নম্বৰ পদটো পাঠ কৰি দিছো। তেওঁৰ দিনত মিছৰৰ ফৰৌন নখো ৰজাই অসুৰীয়া ৰজাৰ বিৰুদ্ধে ফৰাত নদীৰ ফালে আহিলত যোচিয়া ৰজাই তেওঁৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিলে। তাতে ফৰৌন নখোৱে তেওঁক দেখা পোৱা মাত্ৰকে মগ্গিদত তেওঁক বধ কৰিলে। যোচিয়াই আচলতে প্ৰচণ্ড মূৰ্খামী কৰিছিল, কাৰণ সেইখন তেওঁৰ যুদ্ধ নাছিল। মিছৰৰ ৰজাই অসুৰীয়া ৰজাৰ বিৰুদ্ধেহে যুদ্ধ কৰিবলৈ আহিছিল, কিন্তু যোচিয়াই যুদ্ধলৈ ওলাই গৈ মৃত্যুমুখত পৰিল। যোচিয়াৰ মৃত্যুৰ পাছত তেওঁৰ পুতেক যিহুৱাহজ ৰজা হ'ল। আপুনি হয়তো ভাবিব পাৰে যে যিহুৱাহজ ৰজা পিতাক যোচিয়াৰ নিচিনা সৎ ৰজা হ'ব লাগিছিল, কিন্তু তেওঁ পিতাকৰ বিপৰীত প্ৰকৃতিৰ ৰজা আছিল। কিন্তু তেওঁ মাত্ৰ 3 মাহে ৰজা হ'ল। তেওঁক মিছৰৰ ৰজাই বন্দী কৰি লৈ গ'ল আৰু তাতেই তেওঁৰ মৃত্যু হ'ল। যিহুৱাহজৰ মৃত্যুত তেওঁৰ পুতেক ইলিয়াকিম ৰজা হ'ল, কিন্তু তেওঁ কুপথত চলা ৰজা আছিল। তেওঁ যিহুৱাহজতকৈ অধিক বেয়া কামত লিপ্ত হৈছিল। প্ৰিয় শ্ৰোতা, যোচিয়া ৰজাই নাযাবলগীয়া যুদ্ধলৈ গৈ অবাবতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল আৰু তেওঁ আৰম্ভ কৰা পুনৰ জাগৰণৰ অন্ত পৰিল। আজি আমিও বহুত সময়ত ঈশ্বৰে কৰিবলৈ কোৱা কাম বাদ দি ঈশ্বৰৰ পৰিচৰ্যাৰ প্ৰতি অৱহেলা দেখুৱাই নকৰিবলগীয়া নাইবা অপ্ৰয়োজনীয় কামত ব্যস্ত হ'বলৈ যাওঁ আৰু নানাবিধ সমস্যাত সাঙুৰ খাই পৰো। বহুতো লোকে এই জগতখনৰ অপ্ৰয়োজনীয় নাইবা কম গুৰুত্বপূৰ্ণ কামত ইমান ব্যস্ত হৈ থাকে যে প্ৰভু যীশুক গ্ৰহণ কৰি ঈশ্বৰে মানৱ জাতিলৈ আগবঢ়োৱা বিনামূলীয়া পৰিত্ৰাণৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈও আহৰি নাপায়। আপোনাৰ বাৰু অৱস্থা কি, এবাৰ চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়া, কোনে বাৰু টুকুৰিয়া।
যীশুৱে তোমাক মাতিছে আজি, যীশুৱে তোমাক মাতিছে আজি, লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মজি,
লাভ বিলাস আৰু ভোগ বিলাসত যদিহে বন্ধু আছা মজি,
এবাৰ থমকি ৰৈ নীৰৱে শুনা, যীশুৱে মাতিছে আজি,
এবাৰ থমকি লৈ নীৰৱে শুনা, যীশুৱে মাতিছে আজি।
বন্ধু তোমাৰ হৃদয়ৰ দুৱাৰত কোনে আজি টুকুৰিয়াই, শুনা এবাৰ নীৰৱে কাণ পাতি কোনে টুকুৰিয়াই, বাৰু টুকুৰিয়াৰুৱে
তোমাক মাতিছে আজি,
বন্ধুৱে
তোমাক মাতিছে আজি, যীশুৱে তোমাক মাতিছে আজি,
তোমাৰ জীৱন নাম ধৌ কিবা ধৌ ধৌ ধুমুহাৰাজ পালন, মুকলি কৰি হৃদয় দুৱাৰ যদিহে যীশুক আহ্বান কৰা,
নিশ্চয় যীশুক কৰিব প্ৰৱেশ, আজিয়ে পৰিত্ৰাণ পাবা,
বন্ধু তোমার হৃদয়র দুয়ার কোনে আজি টুকুরিয়া শুনা এবার নীরবে কান পাতি।